পঞ্চম টাৱাৰ হয় নাই, তোমালোকৰ অফিচটো পঞ্চম টাৱাৰত আছে, আছে নাই?
কোন কোন
তোমাৰ তোমাৰ হেৰি কোন, মালিক কোন, মালিকৰ নাম কি, পঞ্চম টাৱাৰৰ মালিকটোৰ নামটো কি?
আপুনি কোনে কলে?
মই সুধিছো তোমাৰ পঞ্চম টাৱাৰৰ মালিকৰ নামটো কোৱা, তুমিতো তাতে ভাড়া লৈ আছা, আছা নাই?
মই ভাড়া লৈ আছো পঞ্চম টাৱাৰত।
তেতিয়া মালিকৰ নামটো কোৱা।
আরে মই নাই লোৱা ন পঞ্চম টাওয়ার, মই কেনেকে জানিম? আপুনি
তুমি পঞ্চম টাওয়ার, লাউরা মাক সুদাই কেলা, পঞ্চম টাওয়ার মোর পিতন হৈ গৈছে পৰহিদিনা, পৰহিদিনা মোর পিতন বঢ়িয়াকে হৈছে।
কোন মানুহ কৰিছে, আপুনি কোন মানুহ ফোন কৰিছে এটো কওকচোন।
এই তই কেলা মাক সুদাই, এই ক্রাউড পাইলট হয় না, ক্রাউডৰ পাইলট হয় না, হয় তোর নাম তো ক কেলা,
হা হা
তোর নাম ক।
মোৰ নাম নয়ন হয়, আপুনি কোন?
নয়ন কলিতা নেকি?
নহয় নহয়,
নয়ন কি?
নয়ন জ্যোতি চৌধুরী।
নয়ন জ্যোতি চৌধুরী, মোৰ নামটো কোন কেলা আইডিয়া
কওক, আপোনাৰ নাম কি?
অভিনব বৰঠাকুৰ।
ওকে,
বৰঠাকুৰ ডট কম, BARTHAKUR.com।
ওকে
হন, পিতন মোক ভালকে দিছন হয়, ভৰিখনে দি খোজ কাঢ়িব নোৱাৰো এতিয়া, বুজিছা?
কোনে পিতন দিছে আপোনাক এইটো
নামটো কব নোৱাৰ কোন? এই তই যত আছ তাৰ মালিকৰ নামটো তই কব নোৱাৰ, পাৰ জানো? ৰেকৰ্ড হৈ আছে।